পডকাষ্টৰ সমস্ততালৈ নমস্কাৰ। আজি আছে খেল জগত। এই খেল জগতত আমি কথা পাতিম খেলুৱৈ, অভিভাৱক আৰু খেলৰ লগত জড়িত কৰ্মকৰ্তাৰ সৈতে। চলিত বৰ্ষৰ এপ্ৰিল মাহত নতুন দিল্লীত অনুষ্ঠিত হৈছিল ছাত্ৰ অলিম্পিক। এই ছাত্ৰ অলিম্পিকত অংশগ্ৰহণ কৰি কলিয়াবৰৰ 3 ছাত্ৰে সুনাম অৰ্জন কৰিছিল আৰু পদক বুটলিবলৈ সক্ষম হৈছিল। পদক বুটলিবলৈ সক্ষম হোৱা 2 ছাত্ৰৰ লগত আমি কথা পাতিম আৰু অভিভাৱকৰ লগত আমি কথা পাতিম। তাৰ আগতেই আমি কথা পাতোঁ আহক ছাত্ৰ অলিম্পিকৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসৰ সৈতে। এয়া আমাৰ পডকাষ্টত পৰশজ্যোতি দাস।
হয়, নমস্কাৰ। মই পৰশজ্যোতি দাস, বৰ্তমান নগাঁও জিলা ছাত্ৰ অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে মই কৰ্মৰত হৈ আছোঁ। আৰু আমাৰ ইয়াৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল 4 ছাত্ৰ ছাত্ৰী গৈছিল। তাৰে ভিতৰত আমাৰ কলিয়াবৰ 3 ছাত্ৰ ছাত্ৰী আছিল আৰু 3 ছাত্ৰ ছাত্ৰীয়ে তাতে অংশগ্ৰহণ কৰি আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। তেওঁলোকে আমাৰ ছাত্ৰ অলিম্পিক সন্থাৰ দ্বাৰা যি খেলিবলৈ সুবিধা পালে, সুবিধা পোৱাৰ ফলত তেওঁলোকে নিজৰ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পালে আৰু অনাগত দিনত আমাৰ এই ব্যৱস্থাৰ যোগেদি আৰু ছাত্ৰ ছাত্ৰীক যাতে আমি খেলৰ এই বিভাগৰ যোগেদি আমি লৈ যাব পাৰোঁ, সেয়ে তাৰে আমি চেষ্টা কৰি আছো। 3 100 মিটাৰ দৌৰ, এগৰাকীয়ে লং জাম্প, দ্বিতীয় এগৰাকী আছিলে 100 মিটাৰ দৌৰ আৰু হাই জাম্প, আৰু তৃতীয় গৰাকীয়ে 200 মিটাৰ দৌৰ দিছিলে। তাত বহু ৰাজ্যৰ পৰা প্ৰতিযোগী আহিছিলে, বিভিন্ন ঠাইৰ পৰা আহিছিলে আৰু তাতে উল্লেখ্য যে দিল্লী আৰু মহাৰাষ্ট্ৰ আৰু এনেধৰণৰ উন্নত যিসমূহ ৰাজ্য আছে খেলত বিভিন্ন আগবঢ়া, তেওঁলোকৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে আৰু অসমৰ পৰা আমাৰ এই কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে নগাঁও জিলাৰ হৈ খেলি আগবাঢ়িবলৈ সক্ষম হৈছে।
সাধাৰণতে অলিম্পিক বুলি ক'লে এটা ছবি ডাঙৰকে আহি যায় একদম বৃহৎ ক্ৰীড়া ক্ষেত্ৰ।
অলিম্পিকৰ ক্ষেত্ৰত ইয়াৰ পাৰ্থক্যটো এনেকুৱা হৈছে যে এইখন এনেকুৱা হয় যে ছাত্ৰ অৱস্থাত যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ স্কুলত পঢ়াৰ দিশত গৈ থকাৰ সময়তে তেওঁলোকে যাতে ক্ৰীড়াৰ ক্ষেত্ৰতো যাতে তেওঁলোকে বস্তুটো কণ্টিনিউ কৰিব পাৰে বা আগবাঢ়ি যাব পাৰে তাৰ চেষ্টাটো তেওঁলোকে কৰাৰ লগতে সুবিধাটো এই অৰ্গেনাইজেচনটোৱে দিয়ে যাতে তেওঁলোকে তেওঁলোকৰ ক্ৰীড়া বিভাগতো আগবাঢ়িব পাৰে। আৰু যি আজিৰ দিনত আমাৰ অলিম্পিক চলি আছে, বিভিন্ন দেশৰ মাজত যি অলিম্পিক হয় তাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক থাকে আৰু প্ৰতিযোগিতাৰ মাজতে নিজকে কোৱালিফাই কৰিবলগীয়া হয়। কোৱালিফাই কৰি ষ্টেপ বাই ষ্টেপ যেনেকে ডিষ্ট্ৰিক্ট, ষ্টেট, নেচনেল, তাৰপিছতে বিভিন্ন ধৰণৰ ৰেংকিং গেম খেলাৰ পিছত আমাৰ ৰিঅ' যিখন অলিম্পিক হয় তাত যাবলৈ সুবিধা পোৱা যায়। কিন্তু আমাৰ সাধাৰণতে সেই ঠাইলৈ যোৱাৰ আগত আমি নিজকে যেতিয়া প্ৰস্তুত কৰিবলগীয়া হয় তেতিয়া আমি বিভিন্ন ধৰণৰ ক্ৰীড়া যোগেদি আমাক সাজু কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত ষ্টুডেণ্ট অলিম্পিক যিটো অৰ্গেনাইজেচন আছে তেওঁলোকে এই দিশত ছাত্ৰ ছাত্ৰীসকলে যাতে খেলি পেলাই তেওঁ আগতীয়াকে যাতে সাজু কৰিব পাৰে সেই ক্ষেত্ৰত সহায় কৰে।
হয়, এটা দৃশ্য দেখিলে গতিকে সেইটোৱে হয়তো তেওঁলোকক আকৌ আগুৱাই নিয়াত সহায় কৰিব।
হয় হয়, এইখিনিতে আৰু এটা কথা আমি জনাব বিচাৰিছো যে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে অংশগ্ৰহণ কৰাৰ পিছত মেডেল লবলৈ সক্ষম হয় তেওঁলোকক মেডেল লোৱাৰ পাছতেই বা তেওঁলোকক মেডেল ধাৰণ কৰাৰ আগত তেওঁলোকক যিসকলে গ'ল্ড মেডেল, চিলভাৰ মেডেল আৰু ব্ৰঞ্জ মেডেল লাভ কৰে তেওঁলোকক ব্লাড টেষ্ট এটা কৰোৱা হয়। কিয়নো তেওঁলোকে হয়তো কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভুলবশতঃ নিচাযুক্ত দ্ৰব্য সেৱন কৰি যদি খেলত আগবাঢ়ি আহিছিলে তেতিয়াহ'লে তেওঁলোকক তাৰ পৰা ডিছকোৱালিফাই কৰাৰ ব্যৱস্থা থাকে। তাৰমানে ইয়াতে নিকাভাৱে যাতে খেলটো পৰিচালনা হয় বা যোগ্য ছাত্ৰ ছাত্ৰী যে পাবলগীয়া আছে মেডেল তেওঁলোকেহে যাতে সেইটো গ্ৰহণ কৰিব পাৰে তাৰ বাবে এনেকুৱা ধৰণৰ ব্যৱস্থা যিসমূহ আমাৰ বৰ্তমান প্ৰচলিত আমাৰ পানীয় যিবোৰ আছে তো এইসকলৰ ভিতৰত যিসমূহ কিছুমান ধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেও ক্ষতিকাৰক হয় যিসমূহত আপোনাৰ বেচিকেলি কিছুমানৰ চুগাৰৰ পৰিমাণটো অতি বেছি থাকে যিটো আমাৰ ছাত্ৰ ছাত্ৰী খেলুৱৈসকলৰ বাবে অতি ক্ষতিকাৰকো হয়।
কিছুমান এনার্জি ড্রিঙ্ক যেটো আমার আসলে লওয়াটো অকমান আমার ভাবে ক্ষতিকারক, যেসমূহ প্রাকৃতিকভাবে আমি এনার্জি লব পারো বা যেসমূহ ডক্টরা বা প্রেসক্রাইব করা যেসমূহ আছে সেখানে খালে আমার কারণে ভাল। তো গতিকে আমি যিকোনো ধরনের দ্রব্য সেবন করার আগতে বা লওয়ার আগতে আমি এবার ডক্টরের পরামর্শ লই পেলাই আমি ব্যবহার করা উচিত হয়। আমার মার্কেটত পাওয়া যিকোনো সহজ খাদ্য বস্তু আমি গ্রহণ করলে আমার নিজের ক্ষতি হওয়াটো বেশি মানে হব পারে।
হয়, আপনার কথা বা একটা কথা গম পাওয়া গেল যে অলিম্পিকর দরে এই খেলত ড্রপিং টেস্টের কথা আছে, মেডেল পোয়াজন অযোগ্য হব পারে আর টেস্ট করা হয়, গতি তার আগত খাওয়া বয়া যথেষ্ট সাবধান হওয়া উচিত। ইয়ার পিছর পর্যায়ত আপনার স্টেপ তো কি হব, এটা কত খেলবলে যাব যখন মেডেল পালে?
হয়, যিসকলে বর্তমানে মেডেল লাভ করবলে সক্ষম হয়েছে তেওঁলোকক আহি থকা স্টুডেন্ট অলিম্পিকর এশিয়ান গেমস যি শ্রীলঙ্কাত অনুষ্ঠিত হব, তো ইয়ার পিছর মাহতে অনুষ্ঠিত হব, তেওঁলোকক তার বাবে সাজু করে থাকা হয়েছে। তেওঁলোকে বিভিন্ন পর্যায়ত নিজের প্রশিক্ষণ লৈ আছে আর ইয়ার বাবে তেওঁলোকে বিভিন্ন ধরনের তালে যাবলগিয়া যেনেকে ধরে ভিজা এই সমূহ কার্য তেওঁলোকে সম্পাদন করে আছে, আর লগতে তেওঁলোকক আরো ধরনের আগন্তক যিসমূহ আহি আছে আমার 11 সংখ্যক খেল আহি আছে তার বাবে ছাত্র ছাত্রীসকলক আমি সাজু করে আছো বর্তমানে।
ধন্যবাদ, আমার খেলপথার অনুষ্ঠানের পর আপনাদের বহুত বহুত ধন্যবাদ। এই অলিম্পিকত অংশগ্রহণ করে কলিয়াবর শান্তিপুরের মনময়ূরী হাজরিকায় দুটাকৈ পদক বুতলিবলৈ সক্ষম হয়েছিল। আমি উপস্থিত হয়েছিল তেখেতৰ বাসগৃহত, এয়া কণমানি ভন্টি মনময়ূরী হাজরিকা।
নমস্কার, মোৰ নাম শ্রী মনময়ূরী হাজরিকা। মই খেলিবলৈ গৈছিলো দিল্লীত অনুষ্ঠিত হোৱা ষ্টুডেণ্ট অলিম্পিক গেমত, মই গোল্ড আৰু চিলভাৰ মেডেল লাভ কৰিছিলো। হাই জাম্পত মই ফার্স্ট আৰু 100 মিটাৰ ৰেচত চিলভাৰ।
এটা যে তুমি খেলিবলৈ গলা একেবারে সুদূর কলিয়াবর পা তুমি দিল্লী পালা গৈ, আগতে গৈছিলা নে নাই দিল্লীলৈ?
গৈছো, মই সৰুতে তাতে আছিলো।
কিয় আছিল তাত?
আমার দেউতা হতি আছিলো।
কামত তাতে আছিল, গতিকে তোমার এটা সেফালের পর তোমার যাওয়ার সুবিধাটা হল বেশিকে নয় জানো, দেউতা অহা যাওয়া করে থাকে। তোমার কেনেকুয়া লাগিছিল অকন কোৱাচোন?
বহুতে ভাল লাগিছিল, লোসালিখিনি পাই পেলাই। লোসালি গৈছিলে 24টা, বাহিরও আহিছিলে মহারাষ্ট্র, ছত্তিশগড়, দিল্লি, কেরালা সেরালা লোসালি আহিছিলে।
এটা যে তুমি খেলিবলৈ গলা তোমার কেনেকুয়া লাগিছিল, ভয় লাগিছিল নাকি যে মই পাৰিম নে নোৱাৰিম?
ভয় অকমান অকমান লাগিছিল, হাই জাম্পত ভয় লাগিছিল, কিন্তু পিছত ভাল হল আৰু বহুতে ভাল আছিলে। আৰু মেডেল পিন্ধাওঁতে ফটো উঠিছিলোঁ, বৰুণ ছাৰ আছিলে আৰু মোৰ প্ৰশিক্ষক পৰজ্যোতি দাস আৰু মনোজ দাস। কলিয়াবৰৰ টাইকোৱাণ্ডো খেলোঁ আৰু লগতে মই দৌৰি থাকোঁ, হাই জাম্পৰ প্ৰেক্টিছ কৰি থাকোঁ। 732 নং কনকলতা প্ৰাথমিক বিদ্যালয় পঢ়ি আছিলোঁ, এতিয়া মই হাইস্কুল মধ্য কলিয়াবৰ উচ্চতম মাধ্যমিক
বিদ্যালয়, উচ্চতম মাধ্যমিক বিদ্যালয়ত তুমি পঢ়া।
হয়।
আৰু ৰাতিপুৱা কেতিয়া প্ৰেক্টিচ কৰা তুমি?
ৰাতিপুৱা উঠো, ৰাতিপুৱা প্ৰেক্টিচ কৰোঁ আৰু গধূলি।
আগলে কাৰ নিচিনা হ'ম বুলি হৈছে কৰা?
মোৰ হিমা দাস। ভাল খেলৈ হ'ম কাৰণে মোক আশীৰ্বাদ দিয়ক যাতে সকলো মানুহে মা দেউতাই।
আৰু দৌৰিব লাগিব নহয় জানো, খোৱা বোৱা ভালকে খাব লাগিব। আমি আশা ৰাখিছো তুমি আগলৈও ভালকে খেলিবা।
ধন্যবাদ।
এয়া মনময়ূৰী হাজৰিকাৰ পিতৃ পল্লৱ হাজৰিকা।
ইয়াত তাই আপোনাৰ ধৰি লওক ৰাতিপুৱা 6:30 বজাত উঠাই পেলাই মই পঠিয়াই দিওঁ। প্ৰথমতে তাই কোনপিনে দৌৰিছে, কেনেকৈ দৌৰিছে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি হেৰি কৰিলোঁ। প্ৰথমতে চেণ্ডেল পিনিয়ে দৌৰিছিলে, তেওঁ ৰাস্তাতে দৌৰি কৰি ইয়াৰ পৰা হেৰি কৰি পেলাই গ'ল। তেওঁ ৰেকৰ্ডিং আছিলে ইয়াত, মানে মই ৰেকৰ্ড কৰা হিচাপে 13 ছেকেণ্ডৰ আছিলে, 13 ছেকেণ্ডৰ ৰেকৰ্ড আছিলে। তাৰপিছত দিল্লীত যোৱাৰ পিছত তেওঁ ট্ৰেকখন হৈ গ'ল আপোনাৰ ৰেড ট্ৰেক। তো ৰেড ট্ৰেকত আমাৰ ল'ৰা ছোৱালীয়ে দৌৰোঁতে অকণ দিগদাৰীও হয়, তথাপিতো 13.15 ছেকেণ্ডৰ ভিতৰত তেওঁটো মেডেলটো পাইছিলে দৌৰত। তাৰপিছত দ্বিতীয় দিনা আমাৰ খেল আছিলে আমাৰ হাই জাম্প। হাই জাম্পত মানে কি হৈছিলে, হাই জাম্পত তাৰ প্ৰতিযোগী বহুত আছিলে, প্ৰতিযোগী আপোনাৰ আছিলে মহাৰাষ্ট্ৰৰ প্ৰতিযোগী আছিলে, মেক্সিমাম মহাৰাষ্ট্ৰ প্ৰতিযোগীয়ে তাত মানে হেভি আছিলে গোটেইখিনি, কাৰণ আমাৰ অবয়বতকৈ বেছি হেৰি হেভি হয়। আৰু তেওঁলোকে মানে তাহাঁতৰ খাদ্য প্ৰণালী বা ডায়েটিংটো তাহাঁতৰ বেছি, তো তথাপিতো মই ক'লোঁ যে তই খেল।
ধন্যবাদ, আমাৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ থাকিলে। আমি কথা বতৰা ইমানতে সামৰিছোঁ। আমি আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আপুনি অকণ কষ্ট কৰি হ'লেও আপোনাৰ ছোৱালীক খেললৈ আগবঢ়াই দিব। আপোনালৈ ধন্যবাদ।
ধন্যবাদ, আপোনালৈও ধন্যবাদ, আপোনাৰ অনুষ্ঠানটোলৈও ধন্যবাদ। আপুনি আহি আমাৰ গৃহত উপস্থিত হৈছে আৰু মোৰ ছোৱালীজনীৰ বিষয়ে বা গোটেই ক্ৰীড়া জগতৰ বিষয়ে সুধিছে, মই বৰ সুখী হৈছোঁ।
কলিয়াবৰ ভুমুৰাগুৰিৰ অংশুমান বৰায়ো দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছিল। এয়া অংশুমান বৰা।
অংশুমান বৰা, মই কেন্দ্ৰীয় বিদ্যালয় মিছা কেণ্টত পঢ়োঁ। মই চয়নিং স্কুলৰ কাৰণে খেলিছিলোঁ। মই লং জাম্পত গ'ল্ড মেডেল পাইছোঁ, 100 মিটাৰ দৌৰত মই ব্ৰঞ্জৰ পদক পাইছোঁ।
এয়া অংশুমান বৰাৰ মাতৃ ৰূপজ্যোতি দেৱী বৰা।
মোৰ নাম শ্ৰী ৰূপজ্যোতি দেৱী বৰা। মই ল'ৰাটো প্ৰথম মই টাইকোৱাণ্ডোত দিছিলোঁ, সি তাতে সদায় প্ৰেক্টিছ কৰে। কিন্তু মানে কথাটো কি হ'ল, তেতিয়া তাৰ যিজন প্ৰশিক্ষক টাইকোৱাণ্ডোৰ, তেখেতে এদিন এটা মেছেজ দিলে যে আমি আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা অসম দি মানে গোটেই আমাৰ অসম ভিত্তিত যিটো ছাত্ৰ অলিম্পিক আছে, সেই ছাত্ৰ অলিম্পিকৰ টীমটোৰ কাৰণে নগাঁও ডিষ্ট্ৰিক্টৰ পৰাও মানে কেইজনমান ল'ৰা ছোৱালী যাতে যোনে খেলিব পাৰে ওলালে মই নিব পাৰিম মানে, এনেকৈ তেওঁ আমাক এটা মেছেজ দিলে। তেতিয়া ল'ৰাই মেছেজটো প্ৰথম দেখিলে, দেখি তেতিয়া সি মানে মোক ক'লে, মা এনেকৈ ছাৰে এটা মেছেজ দিছে দেলহিত ছাত্ৰ অলিম্পিক মানে হ'ব, মই তাতে খেলিবলৈ যাম। মই বোলো কি কি ইভেণ্ট আছে চোৱা। সি তেতিয়া দেখিলে ইভেণ্টবোৰ, দেখি পেলাই সি ক'লে, মা দৌৰিবলৈতো মই সদায় তোমাৰ লগত যদি ৰাতিপুৱা যাওঁ তেতিয়া মই তাত দৌৰিব পাৰিম। মই তাৰমানে ৰাতিপুৱা অকণ দৌৰিবলৈ গৈছিলোঁ, মই আপোনাৰ আসাম পুলিচত মই ইণ্টাৰভিউ দিছিলোঁ সেইকাৰণে। তেতিয়া মই গৈছিলোঁ, যাওঁতে সিও মোৰ লগত গুচি যায়, গুচি গৈ তাতে মই জঁপিয়াওঁ আৰু দৌৰোঁ, সিও মোৰ লগত সেয়া কৰিবলৈ লাগিলে। লাগোঁতে তেনেকুৱাতে এদিন মই প্ৰশিক্ষকজনক মাতিলোঁ যে তুমি আহি অকণ চাই দিবা নেকি তাত, সি দৌৰিছে আৰু জঁপিয়াইছে, অকণ চাই দিবাহি। আহিল তেনেকৈ প্ৰশিক্ষকজন, আহি 2-3 দিন তাক তেনেকৈ চাই দিলে, তাৰ হেৰিবিলাক অকণমান শিকাই দিলে কেনেকৈ কৰিব লাগে। তেওঁতো আচলতে টাইকোৱাণ্ডোৰ প্ৰশিক্ষক, কিন্তু শিলঘাটত তেওঁ ঘৰ। আহিলে তেওঁ ভুমুৰাগুৰিলে, আহি ল'ৰাক শিকাই কৰি অকণ দিলে, দি কৰি ক'লে, হ'ব মই লৈ যাম ইয়াকো। তেতিয়াতো সি সৰু হৈ আছে কাৰণে মই গ'লোঁ লগত, সেই তেনেকৈ আমি লৈ গ'লোঁ তালৈ। তাৰ অভিজ্ঞতাটো ভাল, 11খন ৰাজ্যৰ ল'ৰা ছোৱালী তাতে গোট খাইছে, গোট খাই যেতিয়া খেলিছে সেই ইমান ল'ৰা ছোৱালীৰ মাজত যে মানে আমিতো এখন মানে ভিতৰুৱা গাঁৱৰ বাসিন্দা আৰু আমাৰ আমি একেবাৰে ধৰি লওক দুখীয়া মানুহৰ ঘৰৰ মানুহ ল'ৰা, মোৰ ল'ৰাটো, সেই ল'ৰাটোৱে গৈ যে দেলহিত মানে খেলিব পাৰিছে বা আমি হ'লেও বহুত কষ্ট হৈছে আমাৰ, তথাপিওতো আমি নিছোঁ, সেই তাত গৈ যেতিয়া পদকখিনি সি পাইছে তেতিয়া মানে আমাৰ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে মানে ধৰক। কাৰণ যিহেতু এতিয়া দেলহিত সি নেশ্যনেল খেলিছে, এতিয়া সি ইণ্টাৰনেশ্যনেল পাইছে, এবাৰ ইণ্টাৰনেশ্যনেল আপোনাৰ শ্ৰীলংকাত হ'ব, তাৰ কাৰণেতো সেইখন খেল আৰু অলপমান চাগে টাফ হ'ব ইয়াতকৈ, গতিকে তাৰ কাৰণেতো আমি গাইডটো আৰু অলপমান বেছিকৈ দিব লাগিব আগতকৈ। দৈনিক অনুশীলন মানে হৈ আছে, কিন্তু এই দুদিনমান মানে অকণমান হোৱা নাই, ফিল্ডখনত মাটি পেলাই থৈছে, মাটিত দৌৰিব নোৱাৰি, পুৰা টাইট মাটি দি থৈছে, ফিল্ডখন ওখ কৰিছে মানে চাপৰৰ কাৰণে, গতিকে এই কেইদিনমান আমাৰ অনুশীলন কৰা অকণ বন্ধ হৈ আছে। প্ৰেক্টিচটোতো সম্পূৰ্ণ ৰূপে দৰকাৰ, কাৰণ প্ৰেক্টিচটো নহ'লেতো তাত গৈ পটককৈ দৌৰিব নোৱাৰে বা জঁপিয়াব নোৱাৰে, কোনো এটা একো এটা কৰিব নোৱাৰে ধৰি লওক। এতিয়া টাইকোৱাণ্ডোৰ ক্ষেত্ৰত এতিয়া যিটো ফাইটৰ অনুশীলন, সেইটো যদি আজি কমি যায়, জুনত খেল আছে, সেই খেলখনৰ কাৰণেতো তেতিয়া সি কৰিব নোৱাৰিব, গতিকে অনুশীলনটোতো আমাৰ খুবেই প্ৰয়োজন মানে।
শ্ৰোতাসকল, আজিৰ পডকাষ্টৰ পৰা আমি বিদায় ল'বৰ সময় হ'ল। অন্য এটি খণ্ডত আকৌ আপোনালোকৰ মাজলৈ আহিম, কথা পাতিম, চিনাকি হ'ম আৰু আপোনালোককো চিনাকি কৰাই দিম। তেনেহ'লে এতিয়া খেল জগতৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। নমস্কাৰ।